Ella a Kakpani. Battery hoite eamo zintirani deca, aru murlogotase, rituporna bora. Etier gaigai battery humuhuise. প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেটক দেশৰ প্ৰগতিৰ পৰিৱৰ্তনকামী পদক্ষেপ বুলি অভিহিত কৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2025-26 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কৃষি, গ্ৰামাঞ্চলৰ সমৃদ্ধি, নগৰীয়া বিকাশ আৰু নিৰন্তৰ সংস্কাৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্ক সন্দৰ্ভত কানাডা, মেক্সিকো আৰু চীনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত খেলোৱা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেটক দেশৰ প্ৰগতিৰ পৰিৱৰ্তনকামী পদক্ষেপ বুলি অভিহিত কৰিছে। এই বাজেটে বিকশিত ভাৰতৰ লক্ষ্যৰ প্ৰতি দেশৰ যাত্ৰাক ত্বৰান্বিত কৰিব বুলিও তেওঁ উল্লেখ কৰে। এই বাজেটে কৃত্ৰিম বুদ্ধিমত্তা, পুতলা নিৰ্মাণ, কৃষি, জোতা চেণ্ডেল, খাদ্য প্ৰসংস্কৰণকে ধৰি বিভিন্ন ক্ষেত্ৰত বহনক্ষম উন্নয়ন তথা উদ্ভাৱন আৰু উদ্যমিতাৰ পথ প্ৰশস্ত কৰা বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই বাজেটত 140 কোটি জনতাৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰাৰ বাবে থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতিফলন ঘটিছে। বাজেট সম্পৰ্কত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে দেশৰ বিকাশৰ যাত্ৰাৰ বাবে এইবাৰৰ বাজেটক এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলিও অভিহিত কৰিছে। তেওঁ কয় যে এই বাজেটে প্ৰতিগৰাকী ভাৰতীয়ৰ সপোন পূৰণ কৰিছে। এই বাজেটে সঞ্চয়, বিনিয়োগ, সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে দেশৰ বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ উল্লেখ কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2025-26 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কৃষি, গ্ৰামাঞ্চলৰ সমৃদ্ধি, নগৰীয়া বিকাশ আৰু নিৰন্তৰ সংস্কাৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি প্ৰকাশ কৰে। সংসদত বাজেট উত্থাপন কৰাৰ পাছত নতুন দিল্লীত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে বাজেটত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ সন্দৰ্ভত ভালেমান ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে। তেওঁ কয় যে সংস্কাৰৰ 6টা নিৰ্দিষ্ট বিষয়ৰ কথা বাজেটত উল্লেখ কৰা হৈছে আৰু চৰকাৰে সংস্কাৰৰ কাৰ্যসূচী অব্যাহত ৰাখিব। বাজেটত স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ স্বাৰ্থৰ প্ৰতি অগ্ৰাধিকাৰ দিয়া হৈছে বুলি শ্ৰীমতী সীতাৰমণে প্ৰকাশ কৰে। তেওঁ কয় যে জনসাধাৰণৰ মতামতৰ প্ৰতি সঁহাৰি জনাই যোৱা জুলাইত ঘোষণা কৰা আয়কৰ সৰলীকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। এই সন্দৰ্ভত অহা সপ্তাহত সংসদত নতুন আয়কৰ বিধেয়ক উত্থাপন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। তেওঁ কয় যে শুল্ক ব্যৱস্থা সৰলীকৰণ কৰা হৈছে অথবা হ্ৰাস কৰা হৈছে। তেওঁ লগতে কয় যে কৰ ৰেহাই সীমা 7 লাখৰ পৰা 12 লাখলৈ বৃদ্ধি কৰাৰ ফলত 1 কোটিৰো অধিক লোক উপকৃত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শিক্ষা আৰু জ্ঞানৰ সৈতে জড়িত এই উৎসৱে দেশৰ সকলো নাগৰিকৰ বাবে সুখ, সমৃদ্ধি আৰু প্ৰজ্ঞা কঢ়িয়াই অনাৰ কামনা কৰে। এই দিনটোৰ তাৎপৰ্য বিশ্লেষণ কৰি ৰাষ্ট্ৰপতিয়ে ভাৰতক বিশ্বৰ জ্ঞান কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰাৰ্থনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কাইলৈ বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। প্ৰচাৰ অভিযানৰ সামৰণিৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে ভোটদাতাসকলৰ মন জয় কৰাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। বিভিন্ন দলৰ শীৰ্ষ নেতাসকলে দলীয় প্ৰাৰ্থীসকলৰ হকে সমৰ্থন আদায়ৰ বাবে ইখনৰ পাছত সিখনকৈ নিৰ্বাচনী সভা আৰু ৰোড শ্বত ভাগ লৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি আৰ কে পুৰমত দলৰ হৈ প্ৰচাৰ চলাব। একেদৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে ৰাজিন্দৰ নগৰ, চান্দনী চক আৰু লক্ষ্মীনগৰত প্ৰচাৰ অভিযানত ভাগ ল'ব। আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আজি দিল্লীৰ বিভিন্ন স্থানত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত কেইবাটাও ৰোড শ্বত ভাগ ল'ব। দলটোৰ জ্যেষ্ঠ নেতা সঞ্জয় সিঙেও আজি কেইবাখনো জনসভাত ভাগ লোৱাৰ কথা। কংগ্ৰেছৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে আজি মুস্তাফাবাদ সমষ্টিৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়েও ৰাষ্ট্ৰীয় ৰাজধানীৰ কেইবাটাও সমষ্টিৰ জনসমাৱেশত অংশ লোৱাৰ কথা। উল্লেখযোগ্য যে দিল্লী বিধানসভাৰ 70টা সমষ্টিৰ আটাইকেইটাতে 85 বছৰ আৰু ইয়াৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলে ঘৰৰ পৰাই ভোটদানৰ সুবিধা ব্যাপকভাৱে গ্ৰহণ কৰিছে। দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াই এটা বিবৃতিযোগে যোৱা 31 জানুৱাৰীলৈকে ঘৰৰ পৰা ভোটদান সুবিধাৰ বাবে পঞ্জীকৃত মুঠ ভোটদাতাৰ 92% ভোটদান কৰা বুলি প্ৰকাশ কৰিছে। ইয়াৰে ভিতৰত 5,982 জ্যেষ্ঠ আৰু 998 দিব্যাংগ ভোটাৰ আছে। 24 জানুৱাৰীত আৰম্ভ হোৱা এই সেৱা নিয়মীয়া ভোটগ্ৰহণৰ এদিন পূৰ্বলৈ অৰ্থাৎ মঙলবাৰলৈ উপলব্ধ হ'ব। দিল্লী বিধানসভাৰ বাবে বুধবাৰে ভোটগ্ৰহণ কৰা হ'ব আৰু 8 ফেব্ৰুৱাৰীত ভোট গণনা কৰা হ'ব। ভাৰতৰ পৰা পঠোৱা 16,400 টন চাউল কঢ়িয়াই নিয়া দুখন জাহাজ কালি বাংলাদেশৰ মংলা বন্দৰত উপস্থিত হয়। ইয়াৰে উৰিষ্যাৰ ধৰ্ম বন্দৰৰ পৰা 7,700 টন আৰু কলকাতা বন্দৰৰ পৰা 8,700 টন চাউল নিয়া হৈছে। বাংলাদেশৰ মংলাৰ খাদ্য নিয়ন্ত্ৰক কাৰ্যালয়ৰ সৈতে হোৱা বুজাবুজিৰ মতে ভাৰতে বাংলাদেশলৈ 30,000 টন চাউল পঠিয়াব। ইয়াৰে 40% মংলা বন্দৰ আৰু বাকী অংশ চিটাগং বন্দৰলৈ পঠিয়াব। ইয়াৰে প্ৰথম ভাগত 5,700 টন চাউল ইতিমধ্যে 20 জানুৱাৰীত পঠিয়াই দিয়া হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্কৰ প্ৰতি সঁহাৰি জনাই কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে দেশখনলৈ আহিবলগীয়া 155 বিলিয়ন ডলাৰ মূল্যৰ আমেৰিকান সামগ্ৰীৰ ওপৰত 25% শুল্ক আৰোপৰ ঘোষণা কৰিছে। অটোৱাত অনুষ্ঠিত সংবাদ সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীট্ৰুডোৱে 125 বিলিয়ন ডলাৰৰ আমেৰিকান আমদানি সামগ্ৰীৰ ক্ষেত্ৰত অহা মঙলবাৰৰ পৰা 25% শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে। তেওঁ লগতে 21 দিনত 125 বিলিয়ন ডলাৰৰ আমেৰিকান সামগ্ৰীৰ ক্ষেত্ৰতো একেধৰণৰ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে। শ্ৰীট্ৰুডোৱে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত কয় যে তেওঁ কেবিনেটক সাক্ষাৎ কৰিছে আৰু মেক্সিকোৰ ৰাষ্ট্ৰপতি চিনবামৰ সৈতেও কথা পাতিব। তেওঁ কয় যে কানাডাই এনে পৰিস্থিতি বিচৰা নাছিল যদিও বৰ্তমান পৰিস্থিতিৰ মুখামুখি হবলৈ দেশখন সাজু আছে। ইয়াৰ পূৰ্বে মেক্সিকোৰ ৰাষ্ট্ৰপতি লাডিয়া চিনবামে কয় যে তেওঁৰ দেশে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে আৰোপ কৰা এই শুল্কৰ নিজাববীয়াকৈ শুল্ক আৰোপ আৰু অন্যান্য প্ৰতিকাৰ ব্যৱস্থাৰে প্ৰত্যুত্তৰ দিব। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমতী চিনবামে কয় যে তেওঁৰ বিত্তমন্ত্ৰীক প্লান বি ৰণনীতি প্ৰয়োগ কৰিবলৈ নিৰ্দেশ দিছে, যিয়ে মেক্সিকোৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে শুল্ক আৰু শুল্কবিহীন দুয়োটা ব্যৱস্থাকে সামৰি লৈছে। ইফালে চীনা আমদানিৰ ক্ষেত্ৰত আমেৰিকাই আৰোপ কৰা 10% শুল্ক বিষয়ত চীনে বিৰোধিতা কৰিছে। চীনা কৰ্তৃপক্ষই কৈছে যে দেশখনৰ বৈধ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চীনে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। এটা বিবৃতিত চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰই দাবী কৰে যে চীনৰ স্থিতি দৃঢ় আৰু সামঞ্জস্যপূৰ্ণ, কিয়নো বাণিজ্য আৰু শুল্কত কোনো বিজয়ী নাই। মুম্বাইত কালি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শুল্ক বিষয়াসকলে 1,649 কিলোগ্ৰাম NDGP জব্দ কৰে। এই জব্দ কৰা কোকেনখিনিৰ মূল্য আনুমানিক 16,49,00,000 হ'ব। এই সংক্ৰান্তত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বিষয়াসকলে চলোৱা এই অভিযানত কোকেন বুলি সন্দেহ কৰা 170টা কেপচুল উদ্ধাৰ কৰা হয়। লিবিয়াৰ উপকূলৰ পৰা ইটালীলৈ অবৈধ প্ৰব্ৰজনকাৰী কঢ়িয়াই নিয়া এখন নাও বুৰাৰ ফলত কমেও 20 জন লোকৰ মৃত্যু হৈছে। মৃত লোককেইজন বাংলাদেশী নাগৰিক বুলি সন্দেহ কৰা হৈছে। অৱশ্যে কালি বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে মৃতদেহকেইটা চিনাক্তকৰণৰ বাবে উপযুক্ত নথি পোৱা নাই বুলি জানিবলৈ দিয়ে। লিবিয়াৰ পৰা প্ৰায় 40 কিলোমিটাৰ দূৰত্বত থকা আজদাবিয়াত শুকুৰবাৰে এই গলিত মৃতদেহকেইটা সমাধিস্থ কৰা হয় বুলি বাংলাদেশৰ বিদেশ মন্ত্ৰালয়ে জনাইছে। এই লোককেইজন উন্নত সুযোগৰ সন্ধানত লিবিয়াৰ পৰা ইটালীলৈ নাৱেৰে কৰা বিপজ্জনক যাত্ৰাৰ সময়ত মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। ইয়াৰ পূৰ্বে 30 জানুৱাৰীত লিবিয়াত থকা বাংলাদেশৰ দূতাবাসে এটা বিবৃতিযোগে লিবিয়াত একাধিক মৃতদেহ উদ্ধাৰ কৰা বাতৰিত উদ্বেগ প্ৰকাশ কৰিছিল। গুজৰাটৰ ডাং জিলাত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত 5 জন লোক নিহত হয়। আমালৈ অহা বাতৰি অনুসৰি তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ দক হাৱৈত বাগৰি পৰাৰ ফলত এই ঘটনা সংঘটিত হয়। মহাৰাষ্ট্ৰৰ টিম্বাকেশ্বৰৰ পৰা গুজৰাটৰ দ্বাৰকালৈ যোৱা বাছখনত মুঠ 48 গৰাকী তীৰ্থযাত্ৰী আছিল। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে ইতিমধ্যে 3-1 ফলাফলেৰে শৃংখলা হস্তগত কৰিছে। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰে যদিও ইংলেণ্ডে তৃতীয়খন খেলত বিজয় সাব্যস্ত কৰি শৃংখলাত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলায়। অৱশ্যে চতুৰ্থখন খেলত সূৰ্যকুমাৰ নেতৃত্বাধীন ভাৰতীয় দলে 15 ৰাণত জয়লাভ কৰি শৃংখলাৰ অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেটক দেশৰ প্ৰগতিৰ পৰিৱৰ্তনকামী পদক্ষেপ বুলি অভিহিত কৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2025-26 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কৃষি, গ্ৰামাঞ্চলৰ সমৃদ্ধি, নগৰীয়া বিকাশ আৰু নিৰন্তৰ সংস্কাৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত খেলোৱা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।